মাৰ্কে লিখা শুভবাৰ্তা 12 অধ্যায় কেইজনমান বিশ্বাসঘাতক খেতিয়কৰ দৃষ্টান্ত। পাছত যীশুৱে দৃষ্টান্তৰে ধৰ্মীয় নেতাসকলক ক'বলৈ ধৰিলে। এজন মানুহে দ্ৰাক্ষাবাৰী পাতি তাৰ চাৰিওফালে বেৰ দিলে আৰু গাত খান্দি তাত আঙুৰৰ ৰস চেপি উলিয়াবৰ বাবে ঘূৰণি হলে আৰু এখন টঙি সাজি খেতিয়কসকলৰ হাতত গতাই দি আন দেশলৈ গ'ল। পাছত তেওঁ বতৰৰ দিনত খেতিয়কসকলৰ পৰা সেই দ্ৰাক্ষাবাৰীৰ কিছুমান গুটিৰ অংশ পাবলৈ তেওঁলোকৰ ওচৰলৈ এজন দাসক পঠিয়াই দিলে। কিন্তু তেওঁলোকে সেই দাসজনক ধৰি কোবাই মেলি সুদা হাতে পঠিয়াই দিলে। পাছত আন এজন দাসক পঠোৱা হ'ল, তাতে তেওঁলোকে সেই দাসক মূৰত আঘাত কৰিলে আৰু অপমানো কৰিলে। পুনৰ আন এজনক পঠোৱাত তেওঁলোকে তেওঁকো বধ কৰিলে। এনেদৰে কিছুমানক কোবালে আৰু কিছুমানক বধ কৰিলে। পাছত পঠিয়াবলৈ তেওঁৰ এজন মাথোন ব্যক্তি আছিল, সেইজন হ'ল তেওঁৰ প্ৰিয় পুত্ৰ। অৱশেষত তেওঁকো তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে। তেওঁ ক'লে, তেওঁলোকে নিশ্চয় মোৰ পুত্ৰক সন্মান কৰিব। কিন্তু সেই খেতিয়কসকলে পৰস্পৰে আলোচনা কৰি ক'লে, এইজনে উত্তৰাধিকাৰী, আহা আমি এওঁক বধ কৰোঁ, তেতিয়া উত্তৰাধিকাৰ আমাৰেই হ'ব। তেতিয়া তেওঁলোকে তেওঁক ধৰিলে আৰু বধ কৰি দ্ৰাক্ষাবাৰীৰ বাহিৰত পেলাই দিলে। এতেকে শেষত সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে কি কৰিব? তেওঁ আহি সেই খেতিয়কসকলক সংসাৰ কৰি সেই বাৰী আন লোকক দিব। এই ধৰ্মশাস্ত্ৰৰ বচন তোমালোকে পঢ়া নাইনে? ঘৰ সাজোতাসকলে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ'ল, এয়ে প্ৰভুৰ পৰা হ'ল আৰু আমাৰ দৃষ্টিত আচৰিত। তেতিয়া তেখেতসকলে যীশুৰ সেই দৃষ্টান্তটো তেখেতসকলৰ বিপক্ষে কোৱা বুলি জানিবলৈ পায় তেওঁক বন্দী কৰিব খুজিলে, কিন্তু লোকসকললৈ ভয় কৰি তেওঁক এৰি গুচি গ'ল। চিজাৰক কৰ দিয়াৰ বিষয়ে প্ৰশ্ন। পাছত যীশুক বাক্যৰূপ ফাণ্ডত ধৰিবৰ আশয়েৰে তেখেতসকলে কিছুমান ফৰিচী আৰু কেইজনমান হিৰুদিয়া লোকক তেওঁৰ ওচৰলৈ পঠালে। তেওঁলোকে আহি তেওঁক ক'লে, হে গুৰু, আমি জানো যে আপুনি কোনো এজনেৰে মত মানি নলয় আৰু মানুহৰ মাজত পক্ষপাতো নকৰে। আপুনি সত্যৰূপে ঈশ্বৰৰ পথৰ বিষয়ে শিক্ষা দিয়ে। চিজাৰক কৰ আদায় দিয়াটো বিধানসন্মত হয়নে নহয়? আমি কৰ আদায় দিম নে নিদিম? কিন্তু তেওঁলোকৰ কপটভাৱ বুজি পাই তেওঁ ক'লে, আপোনালোকে কিয় মোক পৰীক্ষা কৰিছে? মোৰ ওচৰলৈ এটা আধলি আনক, মই চাওঁ। তেতিয়া তেওঁলোকে এটা আধলি আনি যীশুক দিলে। যীশুৱে তেওঁলোকক সুধিলে, এই প্ৰতিমূৰ্তি আৰু নাম কাৰ? তেওঁলোকে তেওঁক ক'লে, চিজাৰৰ। তেতিয়া যীশুৱে তেওঁলোকক ক'লে, গতিকে যি চিজাৰৰ সেয়া চিজাৰক দিয়ক আৰু যি ঈশ্বৰৰ সেয়া ঈশ্বৰক দিয়ক। তেতিয়া তেওঁলোকে তেওঁক অতিশয় বিস্ময় মানিলে। পুনৰুত্থানৰ বিষয়ে প্ৰশ্ন। পাছত পুনৰুত্থান নাই বুলি কোৱা চদ্দুকীসকল তেওঁৰ ওচৰলৈ আহি তেওঁ সুধিলে, হে গুৰু, মুচিয়ে আমাৰ বাবে লিখিলে, কোনো ভাই যদি নিজা ভাৰ্যা জীয়াই থাকোঁতে মৃত্যু হয় কিন্তু তেওঁৰ সন্তান নাই, তেনেহ'লে তেওঁ এৰি যোৱা ভাৰ্যাক তেওঁৰ ভায়ে গ্ৰহণ কৰিব আৰু তেওঁক সন্তান দিব। সেই ঠাইত সাতজন ভাই ককাই আছিল। প্ৰথমজনে এগৰাকী তিৰোতাই বিয়া কৰালে আৰু সন্তান নথকাকৈ তেওঁ মৃত্যু হ'ল। তাতে দ্বিতীয়জনেও তেওঁক বিয়া কৰি সন্তান নথকাকৈ তেওঁৰো মৃত্যু হ'ল। পাছত তৃতীয়জনৰো সেইদৰেই হ'ল। সেইদৰে সাতজনেই সন্তান নথকাকৈ মৃত্যুবৰণ কৰিলে আৰু অৱশেষত সেই তিৰোতাগৰাকীৰো মৃত্যু হ'ল। এতিয়া পুনৰুত্থানত তাই তেওঁলোকৰ মাজৰ কোনজনৰ ভাৰ্য হ'ব? কিয়নো তাইক সাতজনে বিয়া কৰাইছিল। যীশুৱে তেওঁলোকক ক'লে, ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰমৰ বিষয়ে নজনাটোৱেই হৈছে আপোনালোকৰ ভ্ৰান্তিৰ কাৰণ নহয়নে? কিয়নো তেওঁলোকে মৃতলোকৰ মাজৰ পৰা যেতিয়া পুনৰাই উঠে, তেতিয়া তেওঁলোকে বিয়া নকৰায় বা বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়। কিন্তু মৃতলোকৰ বিষয়ে, অৰ্থাৎ তেওঁলোকক যে তোলা হয়, এই বিষয়ে তোমালোকে মুচিৰ পুস্তকত থকা জোপোহাৰ বৃত্তান্তটোত ঈশ্বৰে যে কৈছিল, মই আব্ৰাহামৰ ঈশ্বৰ, ইছহাকৰ ঈশ্বৰ, জাকুবৰ ঈশ্বৰ বুলি ঈশ্বৰে মুচিক কেনেকৈ কৈছিল, সেই বিষয়ে পঢ়া নাইনে? তেওঁ মৃতলোকৰ ঈশ্বৰ নহয়, কিন্তু জীৱিত লোকসকলৰহে ঈশ্বৰ। আপোনালোকে বৰকৈ ভুল বুজি আছে। প্ৰথম আজ্ঞাৰ বিষয়ে প্ৰশ্ন। তেতিয়া বিধানৰ অধ্যাপকসকলৰ এজনে আহি তেওঁলোকে এনে বাট বিচাৰ কৰা শুনি দেখিলে যে যীশুৱে তেওঁলোকক ভালদৰেই উত্তৰ দিলে। তেতিয়া তেওঁ যীশুক সুধিলে, কোনটো আজ্ঞা সকলোতকৈ প্ৰয়োজনীয়? যীশুৱে উত্তৰ দিলে, প্ৰথমটোৱেই, হে ইজৰাইল, শুনা, প্ৰভুৱেই আমাৰ ঈশ্বৰ আৰু তেওঁ এজন, আৰু তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত আৰু সকলো শক্তিৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। দ্বিতীয়টো এই, তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই। যেতিয়া সেই বিধানৰ অধ্যাপকে তেওঁক ক'লে, হে সৎগুৰু, আপুনি সত্য কথাই কৈছে, প্ৰকৃততে তেওঁ এজন, তেওঁৰ বাহিৰে আন কোনো নাই, আৰু সকলো হৃদয়, সকলো বুদ্ধি আৰু সকলো শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ নিচিনাকৈ চুবুৰীয়াক প্ৰেম কৰা, এয়া সকলো হোম বলি বা বলিদানতকৈও অধিক। সুবিবেচনাৰে উত্তৰ দিয়া দেখি ক'লে, তুমি ঈশ্বৰৰ ৰাজ্যৰ পৰা দূৰৈত নাই। তেতিয়াৰে পৰা তেওঁক পুনৰ কোনো কথা সুধিবলৈ কাৰো সাহ নহ'ল। দাউদৰ সন্তানৰ বিষয়ে প্ৰশ্ন। পাছত যীশুৱে মন্দিৰত বহি উপদেশ দিওঁতে সমিধান দি সেই লোকসকলক ক'লে, খ্ৰীষ্ট যে দাউদৰ সন্তান, এই বিষয়ে বিধানৰ অধ্যাপকসকলে কেনেকৈ ক'ব পাৰে? কিয়নো দাউদে পবিত্ৰ আত্মাৰে নিজে কৈছিল, প্ৰভুৱে মোৰ প্ৰভুক ক'লে, মোৰ সোঁহাতে বহি থাকা যেতিয়ালৈ মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি পীড়া নকৰাওঁ। দাউদে নিজেই তেওঁক প্ৰভু বুলিছিল, তেনেহ'লে তেওঁ কেনেকৈ তেওঁৰ সন্তান হয়? আৰু লোকসমূহে আনন্দৰে তেওঁৰ কথা শুনিলে। অধ্যাপকসকলৰ দুখ দেখুৱাই দিয়া। তেতিয়া তেওঁৰ উপদেশৰ মাজত ক'লে, বিধানৰ অধ্যাপকসকললৈ আপোনালোক সাৱধান হওক, তেখেতসকলে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ আৰু সাত বজাৰত নমস্কাৰ, নামঘৰত প্ৰধান আসন, ভোজত প্ৰধান ঠাই, এই সকলোকে ইচ্ছা কৰে, আৰু বাৰী মহিলাসকলৰ ঘৰ বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেগ ধৰে, তেখেতসকল অধিক দণ্ডৰ পাত্ৰ হ'ব। দৰিদ্ৰ বাৰী এজনীয়ে দান দিয়া। পাছত যীশুৱে ভঁৰালৰ সন্মুখত বহি লোকসকলে দান পাত্ৰত কেনেকৈ ধন সুমুৱাইছিল তাকে চাই আছিল। তেতিয়া অনেক ধনী লোকে বহু ধন সুমুৱাই দিলে। পাছত এজনী দৰিদ্ৰ বাৰী মহিলাই আহি অতি কম মূল্যৰ তামৰ মুদ্ৰাৰ দুই পাই সুমুৱাই দিলে। তেতিয়া যীশুৱে তেওঁৰ নিজৰ শিষ্যসকলক ওচৰলৈ মাতি ক'লে, মই তোমালোকক স্বৰূপকৈ কওঁ, দান পাত্ৰত ধন সুমুৱাই দিয়া লোকসকলৰ ভিতৰত এই দৰিদ্ৰ বাৰী মহিলাগৰাকীয়ে সকলোতকৈ অধিক দিলে, কিয়নো সকলোৱে নিজৰ নিজৰ অতিৰিক্ত সম্পত্তিৰ পৰা দিলে, কিন্তু এই দৰিদ্ৰ বাৰীয়ে ধনৰ নাটনি হোৱাটো তেওঁ যি আছিল অৰ্থাৎ তেওঁৰ সকলো জীৱিকা দিলে।